যিচয়া ষোল্ল অধ্যায়। মৰুপ্ৰান্তৰ চেলাৰ পৰা চিউন জিয়াৰী পৰ্বতলৈ দেশৰ শাসনকৰ্তাৰ ওচৰলৈ মেৰচাক পোৱালিবোৰ পঠাই দিয়া। ভ্ৰমি ফুৰা চৰাই আৰু হিঁচৰিত হৈ থকা বাঁহৰ দৰে মোৱাবৰ মহিলাসকল অৰ্নুন নদীৰ পাৰত আছে। পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্ৰদান কৰা, পলাতক লোকসকলক লুকুৱাই ৰখা আৰু তেওঁলোকক বিশ্বাসঘাতক নকৰিবা। মোৱাবৰ পৰা অহা শৰণাৰ্থীসকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া। বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা, কিয়নো অত্যাচাৰ আৰু ধ্বংসৰ বন্ধ কৰা হ'ব। অপমান কৰাসকল দেশৰ পৰা অদৃশ্য হ'ব। বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ'ব আৰু দাউদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰাৰ দৰে তেওঁ বিচাৰ কৰিব আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব। আমি মোৱাবৰ অহংকাৰ আৰু তেওঁ গৰ্বৰ কথা শুনিলোঁ, তেওঁ আত্মগৌৰৱ আৰু তেওঁ ক্ৰোধৰ বিষয়েও শুনিলোঁ, কিন্তু তেওঁ আত্মগৌৰৱ মূল্যহীন। সেয়ে মোৱাবৰ বাবে মোৱাবৰ প্ৰতিজনে বিলাপ কৰিছে আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ হেৰছতৰ বাবে বিলাপ আৰু শোক কৰিছে। হিজবোনৰ পথাৰবোৰ আৰু চিপমাৰ দাক্ষালতা শুকাই গ'ল। দেশবোৰৰ শাসনকৰ্তাসকলে উত্তম দাক্ষাগুটি গচকিব। সেইবোৰে জাজেৰ গৈ পাইছিল আৰু মৰুভূমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰি হৈছে, সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে। বাস্তৱিকতে মই চিপমাৰ দাক্ষাবাৰীৰ কাৰণে জাজেৰৰ সৈতে কান্দিম। হে হিজবোন আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম। তোমাৰ পথাৰৰ গ্ৰীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম। আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ'ব আৰু তোমাৰ দাক্ষা বাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ'ব। দাক্ষাকুণ্ডত গচকি দাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব। মই দাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ। সেয়ে মোৰ হৃদয়ৰ শ্বাস নিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কিৰিহেচতৰ বাবে এখন বীণাৰ দৰে বাজিছে। যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্ৰাৰ্থনা কৃতকাৰ্য নহ'ব। এয়ে জিহুৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য। পুনৰ জিহুৱাই কৈছে, তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ'ব। তেওঁৰ অনেক লোকৰ উপৰিও তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ'ব।